وَإِن كَانَ طَائِفَةٌ مِّنكُمْ آمَنُوا بِالَّذِي أُرْسِلْتُ بِهِ وَطَائِفَةٌ لَّمْ يُؤْمِنُوا فَاصْبِرُوا حَتَّى يَحْكُمَ اللَّهُ بَيْنَنَا وَهُوَ خَيْرُ الْحَاكِمِينَ
মই যিলৈ প্ৰেৰিত হৈছোঁ তাত যদি তোমালোকৰ কোনো এটা দলে ইমান পোষণ কৰে আৰু আনটো দলে ইমান পোষণ নকৰে তেন্তে আল্লাহে আমাৰ মাজত ফয়চলা নকৰালৈকে ধৈৰ্য ধাৰণ কৰা আৰু তেওঁই শ্ৰেষ্ঠ ফয়চলাকাৰী।